এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ বিভিন্ন খণ্ডৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱাৰ বাবে প্ৰশাসনৰ প্ৰস্তুতি সম্পূৰ্ণ। স্বাধীনতা আন্দোলনৰ শক্তিশালী নেতা, অসাধাৰণ বাগ্মিতাৰ অধিকাৰী দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্যতিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। বিশ্ব হেপাটাইটিছ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আৰু ভাৰতীয় যুৱ দবা তাৰকা দিব্যা দেশমুখৰ ফিডে মহিলা বিশ্বকাপৰ চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎ কৰে। ডঃ শৰ্মাই প্ৰধানমন্ত্ৰীৰ সৈতে ৰাজ্যৰ বিভিন্ন খণ্ডৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰে। অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ বাবে ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। শ্ৰীমোদীৰ এই ভ্ৰমণ ৰাজ্যখনৰ উন্নয়নমুখী যাত্ৰাৰ আন এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ডঃ শৰ্মা ইয়াৰ পাছতে নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰে। তেওঁ গহপুৰত নিৰ্মাণ হ'বলগীয়া কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কাৰ্যসূচীলৈ বিত্তমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনায়। উল্লেখযোগ্য যে বীৰাংগনা কনকলতা বৰুৱালৈ উৎসৰ্গিত এই উচ্চ শিক্ষানুষ্ঠানখন সম্পূৰ্ণৰূপে উদ্যোগমুখী শৈক্ষিক দৃষ্টিভংগীক লৈ নিৰ্মাণ কৰা হৈছে। এই বিশ্ববিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম কম্পিউটিং আৰু ৰবটিক্সৰ দৰে বিশেষ পাঠ্যক্ৰম থাকিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ সৈতেও ফলপ্ৰসূ বৈঠকত মিলিত হয়। তেওঁ অসমৰ খনিজ সম্পদৰ সম্ভাৱনাময় ক্ষেত্ৰখনৰ বিকাশৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। বৈঠকত মাৰ্ঘেৰিটাত কোল ইণ্ডিয়াৰ কাৰ্যসমূহ অধিক উৎপাদনক্ষম কৰি তোলাৰ বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে তেওঁ অসমত জলজীৱন মিছন ৰূপায়ণৰ উপৰি আনুষংগিক বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱাৰ বাবে আৰক্ষী, চি আৰ পি এফ আৰু বন বিভাগে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। কেইবাটাও পৰ্যায়ত হ'বলগীয়া এই উচ্ছেদ অভিযানত প্ৰায় 11,000 বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে প্ৰশাসনে ইতিমধ্যে অঞ্চলটোত উচ্ছেদৰ বাবে শ শ এক্সকেভেটৰ সাজু কৰিছে। উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি অন্যান্য গাঁওসমূহত বসতি কৰা লোকসকলক আজিৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ অন্তিমবাৰৰ বাবে সকীয়া দিছিল। মেৰাপানীৰ সমীপৰ 2 নম্বৰ নেহেৰিবিল গাঁৱত উচ্ছেদ চলোৱাৰ বাবেও প্ৰশাসন সাজু হৈছে। এই উচ্ছেদ অভিযান সন্দৰ্ভত এয়া আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈ।
যি 12খন গাঁৱৰ 2,848টা বাসগৃহ সামৰি থকা প্ৰায় 11,000 বিঘা ভূমিত কাইলৈ যি উচ্ছেদ অভিযান চলিব আৰু তাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে গোলাঘাট জিলা প্ৰশাসনৰ লগতে আৰক্ষী আৰু বন বিভাগৰ লোক। সেই স্থানৰ পৰা ইতিমধ্যে কেইবাসহস্ৰাধিক লোকে নিজৰ আচবাব, বয় বস্তু সামৰি অন্য স্থানলৈ গতি কৰিছে যদিও একাংশ লোকে এতিয়াও আকুকুৰ স্থিতিত সেই স্থানতে বাহৰ পাতি থকা পৰিলক্ষিত হৈছে। ইফালে গোলাঘাট জিলাৰ যি অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত অসম চৰকাৰে উচ্ছেদ চলোৱাৰ সন্দৰ্ভত আজি নগা উগ্ৰপন্থী সংগঠন NSNৰ নিকি চুমি গোটে এখন জাননী পত্ৰ প্ৰেৰণ কৰাৰ লগতে NSN কেৰ এটা গোটে এটা ভিডিঅ' মুকলি কৰি উৰিয়ামঘাট সীমান্তৰ ৰেংমা বনাঞ্চল নাগালেণ্ডৰ বুলি দাবী কৰি অসম চৰকাৰক এই উচ্ছেদৰ সমালোচনা কৰাৰ লগতে নাগালেণ্ড চৰকাৰকো এই ক্ষেত্ৰত কোনো ধৰণৰ সহযোগ নকৰিবলৈ আহ্বান জনাইছে। আচলতে NSNৰ কেওটা গোটে এই উচ্ছেদ অভিযানৰ বিষয়টো বিপথে পৰিচালিত কৰিবলৈ উৰিয়ামঘাট অঞ্চলত যি একাংশ অবৈধ নাগৰিকে শিল বালি ব্যৱসায় কৰি অহা একাংশ অসাধু চক্ৰই তেওঁলোকৰ ব্যৱসায়িক মুনাফাৰ কথা চিন্তা কৰিয়েই নগা উগ্ৰপন্থী সংগঠনক বিপথে পৰিচালিত কৰি উচ্ছেদৰ পূৰ্বে এই সীমান্ত অঞ্চলটো যি অস্থিৰ কৰিবলৈ তোলাৰ যি সম্ভাৱনা এয়া নুই কৰিব নোৱাৰি।
ইপিনে নগাঁও জিলাৰ হাতীচুং মৌজাৰ 2টা স্থানত প্ৰশাসনে উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি দখলকাৰীলৈ জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে লোকসকলক সংৰক্ষিত বনভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অঞ্জনমণি কলিতা আৰু ৰাজেশ মজুমদাৰ, ন্যায়িক বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰিছে। বনভূমি অধিকাৰ আইন 2006ৰ অধীনত বিশ্বনাথ জিলা প্ৰশাসনে আজি জিলাখনৰ বনভূমিত বসবাস কৰা 2145 জন লোকক ভূমি স্বত্ব প্ৰমাণ পত্ৰ বিতৰণ কৰে। বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজত এই উপলক্ষে আয়োজিত সভাত বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল, বিধায়ক প্ৰমোদ বৰঠাকুৰকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। মন্ত্ৰী সিংহালে তেওঁৰ ভাষণত কয় যে অসমৰ খিলঞ্জীয়া লোকসকলক সামাজিক আৰু সাংস্কৃতিক দিশত সুৰক্ষিত কৰিবলৈ বন অধিকাৰ আইন 2006ৰ অধীনত ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
দেশৰ স্বাধীনতা আন্দোলনৰ এগৰাকী শক্তিশালী নেতা, অসাধাৰণ বাগ্মিতাৰ অধিকাৰী, লেখক, দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্যতিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা আন্দোলনলৈ আগবঢ়োৱা সেৱাৰ বাবে দেশভক্ত উপাধিৰে বিভূষিত ফুকনে মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত আছিল। অসম চৰকাৰৰ উদ্যোগত আজি এই মহান নেতাগৰাকীৰ পুণ্যতিথি দেশভক্তি দিৱস হিচাপে পালন কৰা হৈছে। অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ ভৰলুমুখৰ তৰুণৰাম ফুকন উদ্যানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সঞ্চালকালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ জনতা ভৱনত দেশভক্তি দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই তৰুণৰাম ফুকনক স্মৰণ কৰি তেওঁৰ জীৱন সম্পৰ্কে আলোকপাত কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ফুকনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দিয়া ভাষণত বহুমুখী প্ৰতিভাৰ অধিকাৰী নেতাগৰাকীৰ জীৱন পৰিক্ৰমা সোঁৱৰণ কৰে।
মই যোৱাকালিয়ে ভাবিছো মই কোনোবা এখন ইউনিভাৰ্চিটিক অনুৰোধ জনাম তেওঁলোকে যাতে বিষয়টো অলপ অধ্যয়ন কৰে। কাৰণ এটাই যে তেখেতৰ বিষয়ে পঢ়োতে এটা কথা কোৱা হৈছে বাৰে বাৰে, তেখেত মৰেলিটি, মৰেল গ্ৰাউণ্ডটো তেখেতৰ আটাইতকৈ শক্তিশালী আছিল। তেখেত নৈতিকতাৰ প্ৰতি খুবেই শ্ৰদ্ধাশীল আছিল আৰু তেওঁৰ নিজৰ জীৱনত অনুশীলন কৰিছিল। এতিয়া একবিংশ শতিকা আৰু একবিংশ শতিকাত কোৱা হৈছে যে এতিয়া 21st century স্কিল সফলতাৰ কাৰণে অতি প্ৰয়োজনীয়। 21st century স্কিলসমূহ কি কি? ক্ৰিটিকেল থিংকিং, ক্ৰিয়েটিভ থিংকিং, প্ৰব্লেম চলভিং, এইবিলাক পঢ়ি গৈ থাকিলে তাৰ ভিতৰত এটা শব্দ পাব, লিডাৰশ্বিপ।
আজিৰ অনুষ্ঠানতে দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত অনুষ্ঠিত দেশভক্তি কুইজ প্ৰতিযোগিতাত বিজয়ীসকলক পুৰস্কৃত কৰা হয়। এই প্ৰতিযোগিতাত ৰাজ্যৰ লগতে কেৰালা, দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 1200গৰাকী প্ৰতিযোগীৰে গঠিত মুঠ 348টা দলে অংশ লৈছিল। প্ৰাথমিক পৰ্যায়ত অনুষ্ঠিত লিখিত পৰীক্ষাৰ পৰা 6টা দলক চূড়ান্ত পৰ্যায়লৈ বাছনি কৰা হয়। বজালি জিলাতো দেশভক্তি দিৱসৰ কাৰ্যসূচী লোৱা হয়। এই অনুষ্ঠানত জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে অংশ লৈ দিয়া ভাষণত নতুন প্ৰজন্মক ফুকনৰ আদৰ্শৰে অনুপ্ৰাণিত হবলৈ আহান জনায়। তামোলপুৰ জিলাতো আজি দেশভক্তি দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানত জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আজি আমিনগাঁও সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত দেশভক্তি দিৱস পালন কৰা হয়। অনুষ্ঠানত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সন্থা অৰ্থাৎ এবিলেকৰ সহযোগী অধ্যাপক ডঃ ভাস্কৰ শৰ্মাই স্বাধীনতা আন্দোলনত ফুকনে কিদৰে নেতৃত্ব বহন কৰিছিল সেই বিষয়ে উল্লেখ কৰে। বৰপেটাত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত জিলাখনৰ আইন মহাবিদ্যালয়ত আজি এই দিৱস পালন কৰা হয়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই তৰুণৰাম ফুকনৰ দেশপ্ৰেম সন্দৰ্ভত বক্তৃতা আগবঢ়ায়। ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাতে দেশভক্তি দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। ধেমাজি জিলাত তথ্য আৰু জনসংযোগ বিভাগে দিনজোৰাকৈ এই কাৰ্যসূচী পালন কৰে। অনুষ্ঠানত মৰিধল মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডঃ কবিতা গগৈয়ে ভাষণ দিয়ে। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত আজি এই দিৱস পালন কৰা হয়। শোণিতপুৰ জিলাতো আজি দেশভক্তৰ স্মৃতিত শ্ৰদ্ধা জনাই এই দিৱস পালন কৰা হয়। অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ পূৰ্বৰ পৰীক্ষা নিয়ন্ত্ৰক ডঃ ভুৱনেশ্বৰ চহৰীয়াই বক্তৃতা দিয়ে। যোৰহাট জিলাতো আজি এই দিৱস উপলক্ষে কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আজি ডিফু আৱৰ্ত ভৱনত আৰু পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এই দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্ব হেপাটাইটিছ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয়ত এই দিৱস উপলক্ষে আজি চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ মাজত এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়। আলোচনাকালত আজিৰে পৰা 5 আগষ্টলৈ জিলাখনৰ প্ৰতিটো স্বাস্থ্যকেন্দ্ৰলৈ চিকিৎসাৰ বাবে অহা ৰোগীসকলক হেপাটাইটিছ ৰোগৰ পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ মাজত এই ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হ'ব। জিলাখনত বৰ্তমানলৈকে 4গৰাকী হেপাটাইটিছ ৰোগীক চিনাক্ত কৰা হৈছে। গুৱাহাটী মহানগৰীৰ সাতগাঁৱৰ নগৰীয়া ৰাজ্যিক চিকিৎসালয়ত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি হিচাপে অংশ লৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ডাঃ লক্ষ্মণন এছে এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে।
হেপাটাইটিস কে বারে মে জাননা ইসকা অলগ অলগ টাইপ সে হোনে ওয়ালা হেপাটাইটিস কা ট্রিটমেন্ট অর প্রিভেনশন অলগ তরিকে হ্যাঁ উসকে বারে মে জাননা অর জিতনা হো সকে ও পাবলিক কে বিচ মে অবেয়ারনেস স্প্রেড করনা দ্যাট ইজ দ্য পারপাস অফ দ্য ওয়ার্ল্ড হেপাটাইটিস ডে এন্ড এট দ্য সেম টাইম আসাম মে স্টেট গভর্নমেন্ট কে তরফ সে এক ইনিশিয়েটিভ চল রহা হ্যায় কি জিতনে ভি হেলথ ওয়ার্কার্স হ্যায় অফ ডিফারেন্ট টাইপস ডক্টর্স নার্সেস ল্যাব টেকনিশিয়ানস অল অফ দম হু আর ডিলিং উইথ দ্য পেশেন্টস উনকা হেপাটাইটিস ভ্যাকসিনেশন জিনকা অলরেডি হুয়া হ্যাঁ বুস্টার দেনে কা ওর জিনকা নেই হুয়া হ্যাঁ ভ্যাকসিন জেসে দেনা হ্যাঁ ও দেনে কা কাম চল রহা হ্যায়।
অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সহযোগত এপল' এক্সেল কেয়াৰ হস্পিটালে মহাবিদ্যালয় প্ৰাংগণত হেপাটাইটিছ ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু সজাগতা শিবিৰৰ আয়োজন কৰে। বজালী জিলাত এই দিৱস উপলক্ষে মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত অংশ লৈ নিত্যানন্দ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ চক্ৰপাণী শৰ্মাই কয় যে হেপাটাইটিছ বি আৰু চিত আক্ৰান্ত ৰোগীয়ে শংকিত হোৱাৰ পৰিৱৰ্তে সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰিলে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো অৰুণিমা গোস্বামীৰ ওচৰলৈ।
দেশ বুলিলে আদেশ নালাগে বুলি কোৱা, প্ৰতিটো কাম প্ৰতিটো চিন্তাৰে স্বদেশৰ শইচ সোণোৱালী ভৱিষ্যতৰ সপোন ৰচা সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ আজি উপজা দিন। মৃত্যুৰ মাজতো শৈল্পিক ৰূপৰ সন্ধান কৰা কবিগৰাকীৰ কবিতাত সাৱলীল ৰূপত মূৰ্ত হৈছিল শাশ্বত প্ৰেম, বিপ্লৱ, বঞ্চিতজনৰ হাহাকাৰ, আৱেগ, প্ৰকৃতি আৰু জীৱনৰ অপাৰ ৰহস্যময়তা। কবিকণ্ঠত এয়া তেওঁৰ এই কবিতা।
আইদেৱে চুলি মেলাইছে, এহাতে ফণীখন আৰু আনখন হাতত আৰ্চি। ৰাতিপুৱা ৰ'দখন পনিয়লি বেৰ বগাই আইদেউৰ মুখত পৰিছে। চিপুন চৰাই এজাক নীলা কাৰ চিপি আকাশখনেৰে উৰি গৈছে। খোপাত পিন্ধিবলৈ দৌৰিকৈ আইদেৱে পদূলি মূৰৰ পৰা ডালে সৈতে এপাহ মৰাটকৰ ছিঙি আনিছে। আইদেউ গালিমুখে ৰ'দ পৰিছে।
অসমীয়া ভাষাত 13খন কাব্যগ্ৰন্থ আৰু বঙালী ভাষাত 2খনকৈ কাব্যপুথি অনুদিত হোৱা কবিগৰাকীৰ 1992 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। প্ৰেম আৰু ৰ'দালিৰ কবি বুলিও পৰিচিত কবিগৰাকীৰ কবিতাৰ নিৰ্মেদ শব্দচয়নে পাঠকক সদায় আলোড়িত কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কবিগৰাকীৰ উপজা দিন উপলক্ষে আজি তেওঁৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে তেওঁৰ কাব্যচেতনা আৰু অতুলনীয় সৃষ্টিৰাজিয়ে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি গৈছে। হীৰেণ ভট্টাচাৰ্যৰ উপজা দিন উপলক্ষে হীৰেণ ভট্টাচাৰ্য ন্যাসৰ উদ্যোগত গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত আজি সন্ধিয়া এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ডঃ মাধৱ বৰা, ডঃ ৰঞ্জিত বৰুৱা আৰু বীৰেণ সিংহই কবিগৰাকীৰ স্মৃতিচাৰণ কৰে। অনুষ্ঠানত যশস্বী শিল্পী ডঃ শান্তনা বৰদলৈ, পুলক বেনাৰ্জী, ৰুবি সিংহ, মঞ্জুস্না মহন্ত আৰু অৰ্ঘদীপ বৰুৱাই কবিগৰাকীৰ গীত আৰু কবিতা পৰিৱেশন কৰিব। অসম আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযানত বৃহৎ সাফল্য লাভ কৰিবলৈ সমৰ্থ হৈছে। কাছাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই 20,000 নিচাযুক্ত টেবলেট জব্দ কৰে। এই টেবলেটখিনিৰ বজাৰ মূল্য 6 কোটি টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই সংক্ৰান্তত 2 লোকক আটক কৰিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত বিগত কিছুদিন ধৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতাই জনোৱা মতে আজি অসমৰ সীমাৰ খেতিপথাৰ বিনষ্ট কৰিবলৈ অহা কেইবাজনো লোকক গাঁওবাসীয়ে খেদি পঠিয়ায়। বিগত কেইবাদিনো ধৰি অসম মেঘালয় সীমান্তৱৰ্তী তাপাত আৰু লাংকেৰয় গাঁৱৰ পথাৰত মেঘালয় দুৰ্বৃত্ত ধান খেতি উভালি তহিলং কৰাৰ লগতে 2টাকৈ জিৰণি ঘৰ জ্বলাই দিয়ে। ভাৰতীয় যুৱ দবা তাৰকা দিব্যা দেশমুখে দেশৰে কনেৰু হাম্পিক পৰাজিত কৰি ফিডে মহিলা বিশ্বকাপ 2025ৰ চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। জৰ্জিয়াৰ বাটুমিত কালি আৰু পৰহি অনুষ্ঠিত ফাইনেলৰ 2খন গেম ড্ৰ হোৱাৰ পাছত আজি বিয়লি দুয়োগৰাকী খেলুৱৈৰ মাজত টাই ব্ৰেকাৰৰ খেল অনুষ্ঠিত হয়। টাই ব্ৰেকাৰৰ প্ৰথমখন ৰেপিড খেল ড্ৰ হোৱাৰ পাছত দ্বিতীয়খন ৰেপিড খেলত দিব্যাই তেওঁৰ খেলুৱৈ জীৱনৰ আদৰ্শ কনেৰু হাম্পিক পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে। উল্লেখযোগ্য যে এই বিজয়ৰ লগে লগে দিব্যা গ্ৰেণ্ডমাষ্টাৰ উপাধি অৰ্জন কৰিবলৈ সমৰ্থ হোৱা চতুৰ্থগৰাকী ভাৰতীয় মহিলাৰূপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ বিভিন্ন খণ্ডৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱাৰ বাবে প্ৰশাসনৰ প্ৰস্তুতি সম্পূৰ্ণ। স্বাধীনতা আন্দোলনৰ শক্তিশালী নেতা, অসাধাৰণ বাগ্মিতাৰ অধিকাৰী, দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্যতিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। বিশ্ব হেপাটাইটিছ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আৰু ভাৰতীয় যুৱ দবা তাৰকা দিব্যা দেশমুখৰ ফিডে মহিলা বিশ্বকাপৰ চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।